এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে ৰাজ্যৰ 90 বছৰ ঊৰ্ধৰ প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা, ৰাজ্যৰ 18গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু 10গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান আৰু অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্ধাৰবন্দত সমষ্টিটোৰ 15,301গৰাকী আত্মসহায়ক গোটৰ মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাকৈ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰে ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ পথ প্ৰশস্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। ভাষণ প্ৰসংগত ডঃ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিত আলোকপাত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি শিলচৰৰ আৰক্ষী অতিথিশালাত নাহৰপুলি ৰোপণেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে। তেওঁ শিলচৰৰ গান্ধীঘাটত বৰাক নদীৰ দুয়োপাৰ সংযোগ কৰি নিৰ্মাণ হ'বলগীয়া মধুৰাঘাট সেতুৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰস্তাৱিত সেতুখনে অঞ্চলটোৰ জনগণৰ দীৰ্ঘদিনীয়া আশা আকাংক্ষাক বাস্তৱায়িত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আজিৰ দিনটো শিলচৰবাসীৰ বাবে এটা ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰি কয় যে অহা দুবছৰৰ ভিতৰত এই দলংখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব।
আজি বৰাক উপত্যকাৰ বাবে এটা সুন্দৰ দিন। আমাৰ গান্ধীঘাটত বৰাক নদীৰ ওপৰত মধুৰামুখ ঘাটত এখন নতুন ব্ৰিজ হ'ব। 80 কোটি টকা আমি খৰচ কৰিম আৰু উইদিন 2 ইয়াৰ্চ আমি ইয়াক কমপ্লিট কৰিম। ভাল কনষ্ট্ৰাকশ্যন কোম্পানী এটা কাম পাইছে, যোনে ভাল ভাল কমপ্লিকেটেড কাম আগতে কৰিছে। মই ভাবোঁ এই দলংটো সুন্দৰ কৰি হৈ যাব। আৰু বৰাকৰ ওপৰত আপোনালোকে জানে যে বহুতবিলাক দলঙৰ কাম চলি আছে। শিলঘাটৰ ওপৰত দলং 50% কমপ্লিট হৈছে। আমাৰ পৰতিগ্ৰাম সেতুৰ এই দলঙৰো কাজ অক্টোবৰৰ ভিতৰত কমপ্লিট হৈ যাব। শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও চেংচন হৈছে, কণ্ট্ৰেক্টৰে কাম পাইছে। বৰাকত যিমানবিলাক ডেভেলপমেণ্ট হৈছে আগত কেতিয়াও হোৱা নাছিলে। মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছো।
মুখ্যমন্ত্ৰী শৰ্মাই কাছাৰ জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ কথা উল্লেখ কৰি শিলঘাটত নৱনিৰ্মিত দলঙৰ কাম প্ৰায় 50% সম্পূৰ্ণ হোৱাৰ উপৰি কৰতিগ্ৰাম দলঙৰ নিৰ্মাণ কাৰ্য শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে সকলো প্ৰয়োজনীয় কাম ঠিকমতে আগবাঢ়িলে কেপিটেল পইণ্টৰ পৰা ৰাংগীৰ খাৰীলৈ এলিভেটেড কৰিডৰৰ নিৰ্মাণৰ কাম অহা জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বুলি প্ৰকাশ কৰে। সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কেপ্টেইন যতীন্দ্ৰ চন্দ্ৰ ৰয়ৰ হাতগাঁৱত থকা বাসগৃহলৈ গৈ তেওঁক সম্বৰ্ধনা জনায়। ৰাজ্যপালগৰাকীয়ে 92 বছৰীয়া অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীক ৰাষ্ট্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে এই সন্মান জনায়। ৰাজ্যৰ অন্যান্য প্ৰান্ততো সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে আয়োজন কৰা সৈনিক তুঝে চালাম শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে 90 বছৰৰ ঊৰ্ধৰ প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা জনোৱা হৈছে। গোৱালপাৰা জিলাৰ জ্যোতিনগৰৰ বাসিন্দা 94 বছৰীয়া প্ৰাক্তন সৈনিক দুৰ্গা বাহাদুৰক আজি এই উপলক্ষে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে সৈনিকজনে 62 চনৰ চীনা যুদ্ধত আৰু 1965চনৰ পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰি দেশভক্তিৰ অনন্য স্বৰূপৰ উদাহৰণ দাঙি ধৰিছে। বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি ৰাজ্যৰ 18গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু 10গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰা হয়। মন্ত্ৰী ডঃ ৰণোজ পেগুৱে বিশিষ্ট সাহিত্যিকসকলক বঁটা প্ৰদান কৰে। বৰেণ্য কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই মন্ত্ৰী ডঃ পেগুৱে হোমেন বৰগোহাঞিৰ আদৰ্শই ৰাজ্যৰ নৱপ্ৰজন্মক আজিও সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। 2025 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ডঃ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অৰ্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকী সাহিত্যিক আছে। সাহিত্য বঁটা প্ৰাপকক বঁটাৰ লগতে 50,000 টকা প্ৰদান কৰা হয়। সাহিত্য পেঞ্চন প্ৰাপকসকলে প্ৰতি মাহে 8,000 টকাকৈ লাভ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়। ইতিপূৰ্বে নিৰপেক্ষ তদন্তৰ দাবী জনাই বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰী সমাজে চলোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক শীঘ্ৰেই এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিল। ইপিনে শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব সৌম্য গুপ্তাই আজি বিশ্ববিদ্যালয়খনৰ চৌহদাত শিক্ষাৰ্থী, ছাত্ৰ ছাত্ৰী তথা অন্যান্য কৰ্মচাৰীসকলৰ সৈতে হোৱা আলোচনাত পূৰ্বৰ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিভিন্ন দিশত হোৱা অনিয়মৰ অভিযোগসমূহ লিখিতভাৱে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰে। এই পত্ৰত উচ্চ শিক্ষা বিভাগে ডঃ শম্ভুনাথ সিঙৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ কথাও উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীৰ দায়িত্ব গ্ৰহণৰ পাছৰ পৰা অহা 8 ডিচেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনত হ'বলগীয়া ষান্মাসিকৰ পৰীক্ষাসমূহ নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। 1993 চনৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ আইনৰ 2 নম্বৰ অনুচ্ছেদৰ 6 নম্বৰ দফা অনুসৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী এমাহতকৈ অধিক দিন দায়িত্বৰ পৰা আঁতৰি থাকিলে জ্যেষ্ঠ অধ্যাপকগৰাকীয়ে ভাৰপ্ৰাপ্ত অধ্যাপকৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। ভাৰপ্ৰাপ্ত উপাচাৰ্যগৰাকীৰ দায়িত্ব গ্ৰহণৰ পাছত ছাত্ৰ সমাজ আশ্বস্ত হৈছে যদিও উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। কামৰূপ জিলাৰ বকুত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 2024-25 বিত্তীয় বৰ্ষৰ পুঁজিৰে নিবনুৱা যুৱক যুৱতী, পুৰুষ মহিলাই বৈজ্ঞানিক পদ্ধতিৰে গো পালন, গাহৰি পালনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কামৰূপ জিলা পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 100গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰদান কৰা এই প্ৰশিক্ষণৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা, কাৰ্যবাহী সদস্য সুমিত ৰাভা, আদিত্য ৰাভা, কামৰূপ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডঃ প্ৰাঞ্জল কুমাৰ শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানৰ শেষত পশুপালন আৰু পশু চিকিৎসা বিষয়া ডঃ প্ৰাঞ্জল কুমাৰ শইকীয়াই এইদৰে কয়।
ৰাভা হাছং অট'নমাছ কাউন্সিলৰ পৰা প্ৰত্যেক বছৰে তেওঁলোকে কিছু বেনিফিচিয়াৰি চিলেক্ট কৰে, তেওঁলোকক গাহৰি বা ছাগলী বা গাই গৰু পালনৰ কাৰণে এটা ডনেশ্যন দিয়া হয়। ঠিক তেনেকে এইবাৰো তেওঁলোকে গাহৰি পালনৰ কাৰণে দুটা চেল্ফি কৰিছিল গৰুৰ বাবে আৰু দুটা চেল্ফি লৈছিল গাহৰিৰ বাবে। তেওঁলোকে আজি পাঁচদিনা প্ৰশিক্ষণৰ অন্ত হ'ল আৰু আজি অন্ত হোৱাৰ লগে লগে তেওঁলোকে প্ৰত্যেকটো গ্ৰুপকে ইণ্ডিভিজুৱেলি এটাকৈ গাই গৰু আৰু গাহৰি বেমাৰ চলি আছে, সেইকাৰণে এতিয়া সদ্যহতে গাহৰিটো দিয়া নহ'ল। গৰু পালনৰ যিটো চেল্ফ হেল্প গ্ৰুপ আছিল তেওঁলোকক গৰুখিনি দিয়া হয়, লগত তেওঁলোকক মেডিচিনো দিয়া হ'ল, বাচন বৰ্তনো দিয়া হ'ল, চাপৰো দিয়া হ'ল। আমি যোৱা পাঁচদিন ধৰি সেইখিনি পালকক আমি গাই প্ৰশিক্ষণ দিছিলো, কেনেকে গাই গৰু বৈজ্ঞানিকভাৱে পালন কৰিব লাগে, কি ধৰণৰ প্ৰতিষেধক ব্যৱস্থা ল'ব লাগে আৰু আমাৰ ফালৰ পৰা অসম চৰকাৰ বা আমাৰ পশুপালন বিভাগৰ আমি কি সুবিধা দিব পাৰো সেইখিনি গোটেই তেওঁলোক বুজাই দিয়া হ'ল আৰু কেনেকে ক'ত কণ্টেক্ট কৰিব লাগে সেইখিনি তেওঁলোক বিষয়টো আমি জনাই দিলো।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু টিচুৱে অসম স্বায়ত্তশাসিত জিলা পৰিষদ সংবিধান 1951 অধিনিয়মৰ অধীনত অহা 15 ডিচেম্বৰত বিশেষ অধিৱেশন আহ্বান কৰিছে। ডিফুস্থিত পৰিষদৰ কাৰ্যালয়ত পুৱা 10 বজাৰ পৰা এই অধিৱেশন মুকলি হ'ব বুলি অধ্যক্ষগৰাকীয়ে জাননীযোগে প্ৰকাশ কৰিছে। আঘোণ মাহত পথাৰৰ পৰা লক্ষ্মী চপোৱা পৰম্পৰাৰ সৈতে সংগতি ৰাখি দৰং জিলাৰ দলগাঁৱত আজি নখোৱা উৎসৱ পালন কৰা হয়। স্থানীয় সামাজিক সংস্থা দলগাঁও প্ৰগতি সংঘৰ উদ্যোগত সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত দিনজোৰাকৈ আয়োজিত এই নখোৱা উৎসৱত গীত, মাত, কবিতাৰ অনুষ্ঠান হোৱাৰ লগতে পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰৰো আয়োজন কৰা হয়। অনুষ্ঠানত দৰং জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিলচৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ, সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে ৰাজ্যৰ 90 বছৰ ঊৰ্ধৰ প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা, ৰাজ্যৰ 18গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু 10গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান আৰু অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।